হ্যাঁ শুনেছো শুনেছো? হ্যাঁ, এই আবেগে সর্বশান্ত নারী দিদিমণি গগৈ। দিদিমণি গগৈয়ের কথা পাতিছো নেকি? মই মোৰ নাম অভিনৱ বৰঠাকুৰ, উলুবাৰী গুৱাহাটীৰ পৰা কৈছো। তোমাৰ হেৰিটো পঢ়িলো, এটা বয়সত সন্তান আঁতৰি যায়, স্বামী পৰে ব্যস্ত, নাৰীগৰাকী হতাশাত ভুগিবলৈ আৰম্ভ কৰে, কৰে নকৰে? মই সকলো জানো, কাৰণ মোৰ এজনী ঘৈণী আছিল নহয়, এতিয়াও আছে। যেতিয়া ঘৈণীজনী কোনোবাই জোৰ জবৰদস্তি আঁতৰাই লৈ যায়, তেতিয়া কি হয়, মতা মানুহটোৰ অৱস্থাটো কি হয়? মতা মানুহটোৰ পৰা যদি কোনোবা পুলিচে আহি ঘৈণীজনী টানি